কলসিয়া অধ্যায় দুই। কিয়নো তোমালোক আৰু লায়দিকিয়াত থকাবিলাক আৰু যিমান মানুহে মোৰ মাংসময় মুখ দেখা নাই, তেওঁবিলাকৰ হৃদয়ে যেন আশ্বাস পায় আৰু তেওঁবিলাকে প্ৰেমত সংযুক্ত হৈ সম্পূৰ্ণ নিশ্চয়তাযুক্ত বুদ্ধিৰূপ সকলো ধনত ধনী হবলৈ ঈশ্বৰৰ নিগূঢ় তত্ত্ব অৰ্থাৎ খ্ৰীষ্টক যেন জানিব, এই আশয়েৰে তোমালোক সকলোৰে কাৰণে মোৰ কেনে বৰ যুঁজ হৈছে তাক তোমালোকে জানিবলৈ মোৰ ইচ্ছা। সেই খ্ৰীষ্টতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে, কোনেও যেন তোমালোকক প্ৰলোভন বাক্যেৰে নুভুলাই। এই কাৰণে মই ইয়াকে কৈছো, কিয়নো মাংসেৰে অনুপস্থিত হলেও মই আত্মাৰে তোমালোকৰ লগত আছো আৰু আনন্দ কৰি তোমালোকৰ সুৰীতি আৰু খ্ৰীষ্টত তোমালোকৰ বিশ্বাসৰ যি অলৰতা তাকে চাই আছো।
এতেকে তোমালোকে খ্ৰীষ্টক অৰ্থাৎ প্ৰভু যীশুক যেনেকৈ গ্ৰহণ কৰিলা তেনেকৈ তেওঁতেই চলা, আৰু তেওঁতেই শিপা ধৰি যেনেকৈ শিক্ষা পাইছিলা তেনেকৈ তেওঁত কথা হৈ আৰু বিশ্বাসত থিৰ হৈ ধন্যবাদত উপচি পৰা।
কোনোৱে যেন তোমালোকক দৰ্শন বিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই নিমিত্তে তালৈ সাৱধান হোৱা। সেই মানুহবিলাকৰ পুৰুষে পুৰুষে চলি অহা বিধি আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ খ্ৰীষ্টৰ অনুৰূপ নহয়, কিয়নো তেওঁত ঈশ্বৰত্বৰ সকলো পৰিপূৰ্ণতা শাৰীৰিক ৰূপে নিবাস কৰে আৰু তোমালোক তেওঁতেই পূৰ্ণ আছা। তেওঁ সকলো আধিপত্য আৰু ক্ষমতাৰ মূল, তেওঁতেই তোমালোক বিনা হাতে কৰা সুন্নত অৰ্থাৎ মাংসময় শৰীৰ বস্ত্ৰৰূপে সোলোকাই পেলোৱাৰ দ্বাৰাই খ্ৰীষ্টৰ সুন্নতেৰে সুন্নত হলা আৰু তোমালোকৰ বাপ্তিস্মত তেওঁৰ সৈতে মৈদামত থোৱা হলা, আৰু সেই বাপ্তিস্মতেই মৃতবিলাকৰ মাজৰ পৰা তেওঁক তোলা ঈশ্বৰৰ কাৰ্যসাধনত যি বিশ্বাস তাৰ দ্বাৰাই তেওঁৰ সৈতে তোলাও হলা।
তোমালোকৰ অপৰাধত আৰু মাংসৰ অসুন্নতত মৃত যি তোমালোক, তোমালোকক তেওঁৰ সৈতে ঈশ্বৰে জীয়ালে। বাস্তৱিক তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে। আমাৰ বিৰুদ্ধে আজ্ঞাসমূহ থকা যি হাতে লিখাখন আমাৰ বিপক্ষে আছিল তাক মচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই দি তাক দূৰ কৰিলে, আৰু আধিপত্য আৰু পৰাক্ৰমবোৰ কাঢ়ি লৈ সেইবোৰৰ ওপৰত জয়যুক্ত হৈ সেইবোৰক নিন্দাৰ পাত্ৰ কৰি প্ৰকাশকৈ দেখুৱালে।
এতেকে ভোজন বা পাণ বা উৎসৱ বা নজোন বা বিশ্ৰাম বাৰৰ কথাত কোনেও তোমালোকৰ সোধ বিচাৰ নকৰক, এই সকলো ভাবি বিষয়ৰ চাহ মাথো, কিন্তু শৰীৰ খ্ৰীষ্টৰ, যিজনে নম্ৰতাত আৰু স্বৰ্গদূতবিলাকৰ সেৱা কাৰ্যত ইচ্ছুক হৈ নানা দৰ্শনৰ কথাত ভৰ দি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গৰ্বিত হয়, কিন্তু সংস্পৰ্শ আৰু বন্ধনবোৰৰ দ্বাৰাই প্ৰতিপালিত আৰু দৃঢ়ৰূপে সংযুক্ত হোৱা গোটেই শৰীৰ যিজনাৰ পৰা ঐশ্বৰিক বৃদ্ধি পাই বাঢ়িছে সেই মূৰ অৱলম্বন নকৰে, এনে কোনোজনৰ দ্বাৰাই নিজক বতাৰ পৰা বঞ্চিত হবলৈ নিদিবা। তোমালোকে যদি জগতৰ প্ৰাথমিক বিধিৰ সম্বন্ধে খ্ৰীষ্টে সৈতে মৰিলা, তেন্তে যি সকলো বস্তু ভোগ কৰাৰ দ্বাৰাই ক্ষয় পাবৰ কাৰণেহে হৈছে সেইবোৰক নধৰিবা, নাচাকিবা, নুচুবা। এইবোৰ বিধিৰ কিয় মানুহবিলাকৰ আজ্ঞা আৰু শিক্ষা অনুসাৰে আৰু জগতত জীৱন যাপন কৰাৰ দৰে বশীভূত হৈছা? নিজ ইচ্ছাৰ ভজনা, নম্ৰতা আৰু শৰীৰক দুখ দিয়া এইবোৰৰ দ্বাৰাই সেইবোৰ আজ্ঞা আৰু শিক্ষা জ্ঞানৰ কথা যেন দেখা যায় হয়, কিন্তু মাংসৰ অভিলাষ দমন কৰিবলৈ একো সাৰ্থক নহয়।